প্ৰথম বংশাৱলী 29 অধ্যায়। দাউদ ৰজাই গোটেই সমাজক কলে, ঈশ্বৰে মোৰ পুত্ৰ চলোমোনক মনোনীত কৰিছে। তাৰ বয়স এতিয়াও কম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ৰাজপ্ৰসাদ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে, মানুহৰ বাবে নহয়। মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্ৰস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্ৰস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্ৰস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্ৰস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্ৰস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ লগাবৰ কাৰণে পাথৰ, মণি মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলোবিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্ৰচুৰ পৰিমাণে দিছোঁ। মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হলোঁ, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্ৰ মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্ৰস্তুত। 3000 কিক্কৰ উফিৰৰ সোণ আৰু 7000 কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ। সোণৰ বস্তু প্ৰস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্ৰস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোতাসকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে জিহুৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব? তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্বপুৰুষসকলৰ প্ৰধান লোকসকল, ইজৰাইল জাতিৰ প্ৰধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে। তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্যৰ কাৰণে 5000 কিক্কৰ সোণ, অদ্ৰকোণ নামেৰে 10000 সোণৰ মোহৰ, 10000 কিক্কৰ ৰূপ, 18000 কিক্কৰ ৰূপ পিতল আৰু 1,00,000 কিক্কৰ লোহা দিলে। যিসকলৰ বহুমূলীয়া বাখৰ আছিল, তেওঁলোকে গেচুনিয়াৰ বংশধৰ জিহিয়েলৰ নিৰীক্ষণত জিহুৱাৰ গৃহৰ ভঁৰালত আগ দিলে। তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়ৰে জিহুৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দাউদেও মহা আনন্দ কৰিলে। দাউদে গোটেই সমাজৰ আগতে জিহুৱাৰ ধন্যবাদ কৰিলে। দাউদে ক'লে, হে আমাৰ পিতৃ ইজৰাইলৰ ঈশ্বৰ জিহুৱা, আপুনি যুগে যুগে চিৰকাললৈকে ধন্য। হে জিহুৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী আৰু প্ৰতাপী, কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আপোনাৰ, ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তাৰূপে জিহুৱা আৰু আপুনি মৰ্যাদাপূৰ্ণ। আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত আসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব আৰু শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে। সেয়ে হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ আৰু আপোনাৰ নামৰ গৌৰৱো প্ৰশংসা কৰোঁ। কিন্তু মইনো কোন আৰু মোৰ লোকসকলনো কোন যে আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি আনন্দ মনেৰে আপোনাক দিছোঁ। কাৰণ আমাৰ সকলো পূৰ্বপুৰুষসকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্ৰমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁস্বৰূপ, আৰু এই পৃথিৱীত আমাৰ একো আশা নাই। হে আমাৰ ঈশ্বৰ জিহুৱা, আপোনাৰ পবিত্ৰ নামৰ উদ্দেশ্যে আপোনাৰ গৃহ নিৰ্মাণ কৰিবলৈ আমি এই যি সকলো সম্পত্তি সংগ্ৰহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা। হে মোৰ ঈশ্বৰ, মই এতিয়াও জানো যে আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হলে মোৰ মনৰ সৰলতাহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশ্যে দান দিয়া দেখি মই আনন্দিত হৈছো। আমাৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছহাক, ইজৰাইলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিৱেশ কৰক। আপোনাৰ আজ্ঞা, সাক্ষ্য আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ আৰু এই সকলো কাৰ্য কৰিবলৈ আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছো তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমোনক সিদ্ধ মন দিয়ক। দাউদে গোটেই সমাজক ক'লে, এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা। গোটেই সমাজে তেওঁলোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে আৰু মূৰ দুৱাই যিহোৱাৰ প্ৰশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে। তাৰ পাছদিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে আৰু যিহোৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে। তেওঁলোকে 1000 খাৰ গৰু, 1000 মতা মেৰচাক আৰু 1000 মেৰচাক পোৱালি আৰু ইয়াৰে সৈতে গোটেই ইজৰাইলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে। সেইদিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন পান কৰিলে। তেওঁলোকে দাউদৰ পুত্ৰ চলোমোনক দ্বিতীয়বাৰ ৰজা পাতিলে আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকৰ্তা হ'বলৈ তেওঁক অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হ'বলৈ চাদুককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে। তাৰ পাছত চলোমোন তেওঁৰ পিতৃ দাউদৰ পৰিৱৰ্তে ৰজা হৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য হ'ল আৰু গোটেই ইজৰাইলে তেওঁৰ আজ্ঞা মানিলে। সকলো নেতাসকল, সৈন্যসকল আৰু দাউদ ৰজাৰ পুত্ৰসকল চলোমোন ৰজাৰ অধীন হ'ল। যিহোৱাই সকলো ইজৰাইলৰ আগত চলোমোনক সন্মান প্ৰদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে তেনে ক্ষমতা তেওঁ পূৰ্বে ইজৰাইলৰ কোনো ৰজাক দিয়া নাছিল। যিশয়ৰ পুত্ৰ দাউদে সকলো ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ 40 বছৰ ইজৰাইলৰ ৰজা আছিল। তেওঁ 7 বছৰ হিব্ৰুণত আৰু 33 বছৰ জিৰচালেমত ৰাজত্ব কৰিছিল। তেওঁ সম্পূৰ্ণ বয়স পাই দীঘলীয়া জীৱন, সা সম্পত্তি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমোন তেওঁৰ পদত ৰজা হ'ল। দাউদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমুৱেলে, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস পুস্তকসমূহত বৰ্ণনা কৰা হৈছে। এই পুস্তকসমূহত ইজৰাইলক ৰাজত্ব কৰা সময়ত দাউদে যিবোৰ কাৰ্য কৰিছিল সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইজৰাইল আৰু তাৰ ওচৰ চুবুৰীয়াৰ ৰাজ্য, দাউদৰ ক্ষমতা আৰু তেওঁ জীৱনৰ সকলো ঘটনা লিখিলে।